নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। অসম চৰকাৰৰ শিক্ষা হেতু এপে প্ৰধানমন্ত্ৰী ৰাজহুৱা প্ৰশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডঃ ওম প্ৰকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা হেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰিও ৰাজ্যৰ বিদ্যালয়সমূহত সমতা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে শিক্ষা হেতু এপৰ এই সফলতাত আনন্দ প্ৰকাশ কৰি সমগ্ৰ শিক্ষা অভিযানৰ দলটোলৈ শুভেচ্ছা জনাইছে। এই অনুষ্ঠানতে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাললৈ প্ৰশাসনীয় দিশত গ্ৰহণ কৰা উল্লেখনীয় ভূমিকাৰ বাবে প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষতা বঁটা আগবঢ়োৱা হয়। জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ শাখাত দেশৰ ভিতৰতে তিনিচুকীয়া জিলা প্ৰশাসনে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত উৎকৰ্ষ বঁটা লাভ কৰে। জিলা আয়ুক্তগৰাকীয়ে এই সফলতাৰ আঁৰত তিনিচুকীয়া জিলাৰ শান্তিপূৰ্ণ পৰিৱেশ তথা জনসাধাৰণৰ সহযোগিতাৰ কথা উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভিন ভিন কাৰ্যসূচীৰে সতী সাধনী দিৱস পালন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গছপুৰীয়াত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বীৰাংগনা সতী সাধনীৰ দেশপ্ৰেম আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি সতী সাধনীৰ আত্মবলিদানে নাৰী সমাজক মহীয়ান কৰি থৈছে বুলি উল্লেখ কৰে। শ্ৰীবৰাই চুতীয়াসকলৰ উৎকৰ্ষ কলা সংস্কৃতিৰ কথা উল্লেখ কৰি অসমীয়া জাতি গঠনত চুতীয়াসকলৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া আৰু লোক সংস্কৃতিৰ সাধক ডঃ অনিল শইকীয়াই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুধিন বৰুৱাই বন্দিতা সাধনী শীৰ্ষক এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰে। কণ্ঠশিল্পী প্ৰয়াত ভিতালী দাসৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই আজি গুৱাহাটী প্ৰেছ ক্লাবত বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানতে কণ্ঠশিল্পী নিৰ্মালী দাসক ভিতালী দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লৈ অসম বৈভৱ বঁটাৰে সন্মানিত অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লয়। অনুষ্ঠানত প্ৰবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক ভৈৰৱ শৰ্মা সোঁৱৰণী বঁটা, সৰুপেটাৰ গোপেশ চন্দ্ৰ দাসক মায়াৰাম তামুলী সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। বজালি জিলাৰ ভৱানীপুৰৰ পহুমৰা মহোৎসৱ আয়োজক সমিতিৰ উদ্যোগত আজি ভৱানীপুৰত এটা পথ পুথিভঁৰাল মুকলি কৰা হয়। পুথিভঁৰালটো উদ্বোধন কৰি হাঁহ কুকুৰা আৰু পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই এই পুথিভঁৰালে শিক্ষাৰ্থীসকলৰ লগতে অঞ্চলটোৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী লোকসকলকো উপকৃত কৰিব বুলি মত প্ৰকাশ কৰে। পহুমৰা মহোৎসৱ আয়োজক সমিতিয়ে ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ 29 আগষ্টত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰথমটো পথ পুথিভঁৰাল মুকলি কৰিছিল। কোচবিহাৰৰ মধুপুৰ ধাম সত্ৰত আজি অসম সাহিত্য সভাৰ সেতু বন্ধ কাৰ্যসূচীৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। প্ৰধান সম্পাদকগৰাকীয়ে মধুপুৰ ধাম সত্ৰত অসম সাহিত্য সভাৰ শাখা গঠন প্ৰক্ৰিয়াই পশ্চিমবংগ আৰু অসমৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তুলিব বুলি উল্লেখ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই এই শাখা গঠনৰ জৰিয়তে বৰ অসমৰ ধাৰণাক বাস্তৱায়িত ৰূপত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে। বজালি জিলাৰ ওদালগুৰি ভলুকাগুৰি গঞা ৰাইজৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত পাওৰা তোলা উৎসৱৰ আজি সামৰণি পৰে। এই উৎসৱৰ লগত সংগতি ৰাখি গঞা ৰাইজে শেষ নাম গায়। পৰম্পৰা অনুসৰি পাওৰা তোলা উৎসৱ কেইবাডালো বাঁহ জোৰা লগাই ৰঙীন কাপোৰেৰে সজাই পৰাই নামঘৰৰ সন্মুখত ৰাখি চাকি ধূপ ধূনা জ্বলোৱাৰ পাছত গাঁওবাসীয়ে সেৱা জনায়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত আজি গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক জয়ৰ বাবে 199 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 198 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে সৰ্বাধিক 90 ৰাণ কৰে। সাই সুদৰ্শনে 52 ৰাণ আৰু জে বাটলাৰে 41 ৰাণৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ হৈ বৈভৱ আৰোৰা, হৰ্ষিত ৰাণা আৰু আন্দ্ৰে ৰাছেলে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি গুজৰাট টাইটেন্ছক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়।